নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই দিশা শৰ্মা। কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে পুনৰ 3,76,000 প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত বাসগৃহৰ অনুমোদন জনাইছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 55,000 হিতাধিকাৰীৰ গৃহ প্ৰৱেশ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথা জানিবলৈ দিয়ে। অসমৰ কৃষিভূমি পৰীক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কৃষি বিজ্ঞানীৰ 56টা দল গঠন কৰিব বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীচৌহানে কয় যে ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ সৈতে বিজ্ঞানীসকলে আলোচনা কৰিব আৰু কি মাটিত কি খেতি কৰিলে ভাল হ'ব সেই সন্দৰ্ভত কৃষকক অৱগত কৰিব। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব বুলিও তেওঁ মন্তব্য কৰে। এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে লক্ষ্মী মিস্ত্ৰী আঁচনিৰ অধীনত 21টা জ্ঞান কেন্দ্ৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু কৃষি বিভাগৰ কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অহা অক্টোবৰৰ পৰা বচা বচা কেইখনমান জিলাৰ হিতাধিকাৰীৰ মাজত ৰাজ সাহায্যযুক্ত মচুৰ দাইল, চেনী আৰু নিমখ বিতৰণ কৰা হ'ব। সেই অনুসৰি হিতাধিকাৰীসকলে প্ৰতি কেজি মচুৰ দাইল 69 টকা, চেনী 38 টকা আৰু নিমখ 10 টকা দৰত লাভ কৰিব। অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ আমিনগাঁৱত নিৰ্মীয়মান আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি ইয়াৰ অগ্ৰগতিৰ বুজ লয়। 380 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা এই ষ্টেডিয়ামখনলৈ যোৱাৰ বাবে IRT দিশেৰে নতুন পথ নিৰ্মাণ আৰু পাৰ্কিঙৰ কাৰণে পৰ্যাপ্ত ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰক নিৰ্দেশ দিয়ে। এই ষ্টেডিয়ামখন সম্পূৰ্ণ হলে প্ৰায় 20,000 দৰ্শকে একেলগে খেল উপভোগ কৰিব পাৰিব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে ষ্টেডিয়ামখনত খেলুৱৈৰ প্ৰশিক্ষণৰো বিশেষ সুবিধা থাকিব। 2026 চনৰ মাৰ্চত ষ্টেডিয়ামখন মুকলি কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ষ্টেডিয়ামখনত নিৰ্মীয়মান ছুইমিং পুল পৰিদৰ্শন কৰে। বৰপেটা জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনৰ সৰ্থেবাৰীৰ সমীপৰ গহিয়া গাঁৱত আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণৰ তথ্য পোহৰলৈ আহিছে। বৰপেটা জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ তত্বাৱধানত সংক্ৰমণ প্ৰতিৰোধৰ বাবে আজি কেইবাটাও গাহৰি নিধন কৰা হয়। এই সন্দৰ্ভত বৰপেটা জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডাঃ প্ৰবীণ দাসে কয় যে গহিয়াৰ সনাতন বড়ো নামৰ ব্যক্তিগৰাকীৰ ফাৰ্মখনৰ কেইবাটাও গাহৰি বিগত কেইটামান দিনৰ পৰা অস্বাভাৱিকভাৱে মৃত্যুমুখত পৰিছে। ফাৰ্মখনত থকা 51টা গাহৰিৰ ভিতৰত 33টা গাহৰি মৃত্যুমুখত পৰা বুলি জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে জীৱিত 18টা গাহৰি আজি নিধন কৰা হয়। বৰ্তমান এই ফাৰ্মখনৰ পৰা 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এটাও গাহৰি নাই বুলি ডাঃ দাসে প্ৰকাশ কৰে। দক্ষিণ শালমাৰা মানকাছৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ উদ্যোগত আজি জিলাখনৰ সুখচৰত নাও দুৰ্ঘটনা আৰু উদ্ধাৰ অভিযানৰ সতৰ্কতামূলক অনুশীলন কৰা হয়। দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ কৰ্মী আৰু SDRF বাহিনীয়ে ব্ৰহ্মপুত্ৰৰ মাজত নাও দুৰ্ঘটনা আৰু উদ্ধাৰ অভিযানৰ আখৰা কৰে। একেদৰে ব্ৰহ্মপুত্ৰৰ পাৰত শিবিৰ নিৰ্মাণ কৰি উদ্ধাৰ হোৱা যাত্ৰীৰ পৰীক্ষাৰ ওপৰতো আখৰা কৰা হয়। এই কাৰ্যসূচীত ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। নাও দুৰ্ঘটনা হোৱা বানৰ সময়ত পানীত কোনো লোক পৰিলে লগে লগে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ ক্ষেত্ৰ বিষয়া শৰীফুল ইছলামে ৰাইজক আহ্বান জনায়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ পলাক চৌধুৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্ণেল দীপক চক্ৰৱৰ্তীৰ সৈতে অপাৰেচন সিন্দুৰ আৰু ভাৰতীয় সেনাবাহিনীৰ পৰাক্ৰমৰ বিষয়ে এটা বাৰ্তালাপ প্ৰচাৰ কৰিব। কাইলৈ সন্ধিয়া 7:45 সংবাদ চলন্তিকাটো কেইবাগৰাকীও বীৰ যোদ্ধাৰ অভিমত প্ৰচাৰ কৰা হ'ব। এই দুয়োটা অনুষ্ঠানৰে পৰিকল্পনা, উপস্থাপন আৰু প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ। বিশিষ্ট সাংবাদিক মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ 63তম মৃত্যু দিৱস আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে। মানৱাধিকাৰ সংগ্ৰাম সমিতিয়ে আজি দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰাৰ লগতে পৰাগ স্মৰণ শীৰ্ষক এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। গুৱাহাটীৰ ৰাজগড়ত স্থাপন কৰা পৰাগ কুমাৰ দাসৰ প্ৰতিমূৰ্তিত আজি মাল্যাৰ্পণ কৰি বিভিন্নজনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।